জিৰিমিয়া 44 অধ্যায়। মিছৰত থকা যিহুদীয়াসকলৰ বিৰুদ্ধে জিৰিমিয়াই তাত কোৱা ভাৱবাণী। মিগদুল, তহপন হেচত, নফুত আৰু পথুচ প্ৰদেশত থকা মিছৰ দেশবাসী সকলো যিহুদীসকলৰ বিষয়ে জিৰিমিয়াৰ ওচৰলৈ অহা বাক্য। ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, জিৰচালেমলৈ আৰু যিহুদাৰ সকলো নগৰলৈ মই ঘটোৱা সকলো অমংগল তোমালোকে দেখিলা। চোৱা, সেইবোৰ আজি উচ্ছন্ন হোৱা ঠাই, সেইবোৰৰ মাজত কোনেও বাস নকৰে। ধূপ জ্বলাবলৈ আৰু তেওঁলোকে বা তোমালোকে বা তোমালোকৰ পূৰ্বপুৰুষসকলেও নজনা ইতৰ দেৱতাবোৰক সেৱা পূজা কৰিবলৈ যোৱাৰ দ্বাৰাই মোক বেজাৰ দিবলৈ তেওঁলোকে কৰা দুষ্কৰ্মই ইয়াৰ কাৰণ। তথাপি মই প্ৰভাতে উঠি সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠিয়াই কোৱাইছিলোঁ যে তোমালোকে মোৰ ঘিণলগীয়া এই গৰ্বিত কাৰ্য নকৰিবা, কিন্তু তোমালোকে নুশুনিলা আৰু নিজ নিজ দুষ্টতাৰ পৰা ঘূৰিবলৈ ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ নজ্বলাবলৈ তেওঁলোকে কাণ নাপাতিলে। এইকাৰণে মোৰ ক্ৰোধ আৰু কূপ ৰূপ অগ্নি বৰষিলে আৰু জিৰচালেমৰ আলিবোৰত সেয়ে জ্বলি উঠিল। আজি তোমালোকে দেখাৰ দৰে সেইবোৰক উচ্ছন্ন আৰু ধ্বংস কৰা হৈছে। এই হেতুকে এতিয়া ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, তোমালোক উচ্ছন্ন হ'বলৈ আৰু পৃথিৱীৰ সকলো জাতিৰ মাজত অভিশাপ আৰু ধিক্কাৰৰ বিষয় হ'বলৈ তোমালোকে প্ৰবাস কৰিবলৈ অহা এই মিছৰ দেশত ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাই তোমালোকৰ হাতৰ কাৰ্যৰে মোক বেজাৰ দিলা। তোমালোকৰ কোনো অৱশিষ্ট নথকাকৈ যিহুদাৰ মাজৰ পৰা তোমালোকৰ সম্পৰ্কীয় পুৰুষ, মহিলা, ল'ৰা আৰু পিয়া খোৱা কেঁচুৱাক উচ্ছন্ন কৰিবলৈ তোমালোকে কিয় নিজ নিজ প্ৰাণৰ বিৰুদ্ধে এই মহাপাপ কৰিছা? যিহুদা দেশত আৰু জেৰুচালেমৰ আলিত কৰা তোমালোকৰ পূৰ্বপুৰুষসকলৰ, যিহুদাৰ ৰজাসকলৰ, তেওঁলোকৰ ভাৰ্যাসকল আৰু তোমালোকৰ নিজৰ নিজৰ দুষ্কৰ্ম আৰু তোমালোকৰ ভাৰ্যাসকলৰ দুষ্কৰ্ম পাহৰিলানে? তেওঁলোকে আজিলৈকে নম্ৰ হোৱা নাই, ভয়ো কৰা নাই আৰু তোমালোকৰ পূৰ্বপুৰুষসকলৰ আগত মই স্থাপন কৰা মোৰ ব্যৱস্থা কি বিধিবোৰৰ দৰে চলা নাই। এই হেতুকে ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, চোৱা, মই অমংগল কৰিবলৈ এনেকি গোটেই যিহুদাক উচ্ছন্ন কৰিবলৈ তোমালোকৰ ফাললৈ মুখ কৰিম আৰু এই মিছৰ দেশত প্ৰবাস কৰিবৰ অৰ্থে ইয়াত সোমাবলৈ মুখ কৰা যিহুদাৰ অৱশিষ্ট ভাগক মই ধৰিম। তেতিয়া তেওঁলোকৰ সকলো উচ্ছন্ন হ'ব, তেওঁলোক এই মিছৰ দেশতেই পতিত হ'ব, তেওঁলোক তৰোৱাল আৰু আকালৰ দ্বাৰাই নষ্ট হ'ব, সৰুৰ পৰা বৰলৈকে তেওঁলোক তৰোৱালত আৰু দুৰ্ভিক্ষত মৰা পৰিব আৰু তেওঁলোক হাও, বিস্ময়, অভিশাপ আৰু ধিক্কাৰৰ বিষয় হ'ব। কিয়নো যেনেকৈ মই তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই জিৰচালেমক দণ্ড দিলোঁ, তেনেকৈ এই মিছৰ দেশত প্ৰবাস কৰা লোকসকলকো দণ্ড দিম। তেতিয়া এই মিছৰ দেশত প্ৰবাস কৰিবলৈ অহা যিহুদাৰ অৱশিষ্ট ভাগে যি যিহুদাত বাস কৰিবৰ কাৰণে উলটি যাবলৈ ইচ্ছা কৰিছে, সেই যিহুদালৈ উলটি যাবৰ বাবে তেওঁলোকৰ কোনেও ৰক্ষা নাপাব বা অৱশিষ্ট নাথাকিব, কিয়নো পলৰীয়াসকলৰ বাহিৰে কোনেও উলটি নাযাব। তেতিয়া যি সকলো পুৰুষে তেওঁলোকৰ ভাৰ্যাসকলে ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাইছে বুলি জানিছিল, তেওঁলোকে আৰু ওচৰত থকা মহিলাসকলৰ মহাসমাজে অৰ্থাৎ মিছৰ দেশত থকা আটাই লোকসকলে পথুচত জিৰিমিয়াক উত্তৰ দিলে। তেওঁলোকে ক'লে, তুমি জিহুৱাৰ নামেৰে আমাক কোৱা বাক্যৰ বিষয়ে হ'লে আমি তোমালৈ কাণ নিদিওঁ, কিন্তু আমি আৰু আমাৰ পূৰ্বপুৰুষসকলে, আমাৰ ৰজা আৰু প্ৰধান লোকসকলে যিহুদাৰ নগৰবোৰত আৰু জিৰচালেমৰ আলিত যেনেকৈ কৰিছিল, তেনেকৈ আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আৰু তেওঁ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিবলৈ আমাৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্য আমি নিশ্চয় সিদ্ধ কৰিম, কাৰণ সেই কালত আমাৰ আহাৰ অধিক আছিল আৰু আমি কুশলে আছিলোঁ, কোনো অমংগল নেদেখিছিলোঁ। কিন্তু যেতিয়াই পৰা আমি আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আৰু পেয় নৈবেদ্য ঢালিবলৈ এৰিলোঁ, তেতিয়াৰে পৰা আমাৰ আটাই বস্তুৰ অভাৱ হ'ল আৰু তৰোৱাল ও দুৰ্ভিক্ষৰ দ্বাৰাই আমাৰ সৰ্বনাশ হ'ল। আমি যেতিয়া আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাওঁ আৰু তেওঁ উদ্দেশ্যে পেয় নৈবেদ্য ঢালোঁ, তেতিয়া জানো নিজ নিজ স্বামীৰ বিনা অনুমতিৰে তেওঁক সেৱা পূজা কৰিবৰ অৰ্থে আমি তেওঁৰ উদ্দেশ্যে পিঠা বনাওঁ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালোঁ। তেতিয়া জিৰিমিয়াই সকলো লোকসকলক, তেওঁৰ উত্তৰ দিয়া পুৰুষ মহিলা আদি সকলো লোকসকলক এই কথা ক'লে, যিহুদাৰ নগৰবোৰত আৰু জেৰুচালেমৰ আলিত তোমালোকে, তোমালোকৰ পূৰ্বপুৰুষসকল, তোমালোকৰ ৰজা, তোমালোকৰ প্ৰধান লোকসকল আৰু দেশৰ প্ৰজাসকলে যি ধূপ দাহ কৰিছিল, সেই ধূপ দাহ জানো জিহুৱাই সোঁৱৰণ কৰা নাই, এই সকলো তেওঁৰ মনত আছিল। এইকাৰণে জিহুৱাই তোমালোকৰ দুষ্কৰ্মৰ কাৰণে আৰু তোমালোকে কৰা ঘিনলগীয়া কাৰ্যৰ বাবে আৰু সহি থাকিব নোৱাৰিলে, এই হেতুকে তোমালোকে আজি দেখাৰ দৰে তোমালোকৰ দেশ নিবাসী শূন্য হৈ ধ্বংসৰ স্থান আৰু বিস্ময় ও হাৱৰ বিষয় হ'ল। তোমালোকে ধূপ জ্বলালা, জিহুৱাৰ বিৰুদ্ধে পাপ কৰিলা, জিহুৱাৰ বাক্যলৈ কাণ নিদিলা, তেওঁৰ ব্যৱস্থা বিধি কি সাক্ষ্য অনুসাৰে নচলিলা, এইকাৰণে আজি দেখাৰ দৰে তোমালোকলৈ এই অমংগল ঘটিল। তেতিয়া তাত বাজে জিৰিমিয়াই সকলো লোকসকলক আৰু সকলো মহিলাক ক'লে, সেই মিছৰ দেশত থকা আটাই যিহুদী লোকসকল, জিহুৱাৰ বাক্য শুনা। ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, আমি আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আৰু তেওঁ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিবলৈ আমি আমাৰ সংকল্পবোৰ অৱশ্যে সিদ্ধ কৰিম। এইবুলি কৈ তোমালোকে আৰু তোমালোকৰ মহিলাসকলে মুখেৰে কথা ক'লা আৰু হাতেৰে তাক সিদ্ধও কৰিছা। বাৰু, তোমালোকৰ সংকল্প সিদ্ধ কৰা আৰু তোমালোকে তোমালোকৰ সংকল্প সামফল কৰা। এই হেতুকে সেই মিছৰৰ দেশত থকা আটাই যিহুদী লোকসকল, জিহুৱাৰ বাক্য শুনা। জিহুৱাই কৈছে, চোৱা, মই মোৰ মহান নাম লৈ শপত খাইছো যে জিহুৱাৰ জীৱনৰ শপত বুলি কৈ এই গোটেই মিছৰ দেশত কোনো যিহুদী লোকে মোৰ নাম আৰু মুখত নানিবা। চোৱা, তেওঁলোকৰ মংগলৰ বাবে নহয় কিন্তু অমংগলৰ বাবেহে মই তেওঁলোকলৈ জাগি থাকিম, আৰু এই মিছৰ দেশত থকা সকলো যিহুদী লোকক তৰোৱাল আৰু আকালৰ দ্বাৰাই নিঃশেষে বিনষ্ট কৰা হ'ব, আৰু তৰোৱালৰ পৰা ৰক্ষা পোৱা অতি কম সংখ্যক লোকে এই মিছৰ দেশৰ পৰা যিহুদা দেশলৈ উলটি যাব। তাতে মোৰ নে তেওঁলোকৰ কাৰ বাক্য ৰ'ব এই মিছৰ দেশত প্ৰৱাস কৰিবৰ অৰ্থে ইয়াত সোমোৱা সকলো অৱশিষ্টৰ যিহুদী লোকসকলে তাক জানিব। জিহুৱাই কৈছে, তোমালোকৰ অমংগলৰ কাৰণেহে যে মোৰ বাক্য অৱশ্যে ফলিয়াব, তাক তোমালোকে জানিবৰ বাবে মই যে এই ঠাইত তোমালোকক দণ্ড দিম তাৰ প্ৰমাণৰ অৰ্থে এইয়ে তোমালোকলৈ চিন হ'ব। জিহুৱাই এই কথা কৈছে, চোৱা, মই যেনেকৈ জিহুদাৰ ছিদিকিয়া ৰজাক তেওঁ প্ৰাণ ল'বলৈ বিচাৰা তেওঁৰ শত্ৰু বাবিলৰ ৰজা নবুখদনেচৰৰ হাতত সমৰ্পণ কৰিছিলোঁ, তেনেকৈ মিছৰ ৰজা ফৰুণ হফাকুক তেওঁৰ প্ৰাণ ল'বলৈ বিচৰা শত্ৰুবোৰৰ হাতত সমৰ্পণ কৰিম।